জিৰিমিয়া ২৬ অধ্যায়। জিৰিমিয়াই সংকটত পৰা। যোছিয়াৰ পুত্ৰ যিহুদাৰ ৰজা যিহুৱাকিমৰ ৰাজত্বৰ আৰম্ভণিত যিহুৱাৰ পৰা এই বাক্য আহিল আৰু ক'লে, বোলে, যিহুৱাই এইদৰে কৈছে, তুমি যিহুৱাৰ গৃহৰ চোতালত থিয় হোৱা আৰু যিহুৱাৰ গৃহত প্ৰণিপাত কৰিবলৈ অহা যিহুদাৰ সকলো নগৰৰ লোকসকলক মই তেওঁলোকক ক'বলৈ তোমাক আজ্ঞা দিয়া সকলো বাক্য কোৱা, এটি কথাও নোকোৱাকৈ নাথাকিবা। কিজানি তেওঁলোকে শুনি নিজ নিজ কুপথৰ পৰা ওলটিব, সেয়ে হ'লে তেওঁলোকৰ দুষ্টতাৰ বাবে মই তেওঁলোকলৈ কৰিব খোজা অমংগলৰ পৰা থামিম। তুমি তেওঁলোকক কোৱা, যিহুৱাই এই কথা কৈছে, যি ভাববাদীসকলক মই প্ৰভাতে উঠি তোমালোকৰ ওচৰলৈ পঠিয়াই থাকোঁ, কিন্তু তোমালোকে যদি নুশুনা, মোৰ দাস সেই ভাববাদীসকলৰ বাক্য শুনিবলৈ, তোমালোকৰ আগত মই স্থাপন কৰা মোৰ ব্যৱস্থা মতে চলিবলৈ যদি তোমালোকে মোলৈ কাণ নিদিয়া, তেনেহ'লে মই এই গৃহক চিলুৰ দৰে কৰিম আৰু এই নগৰক পৃথিৱীৰ আটাই জাতিৰ হাৱৰ বিষয় কৰিম। যেতিয়া জিৰিমিয়াই যিহুৱাৰ গৃহত এই সকলো বাক্য কোৱাত ভাববাদী আৰু আটাই প্ৰজাসকলে শুনিলে, আৰু জিৰিমিয়াই সকলো লোকৰ আগত যিহুৱাই আজ্ঞা কৰা সকলো কথা কৈ এটোৱাৰ পাছত পুৰোহিত, ভাববাদী আৰু আটাই প্ৰজাসকলে তেওঁক ধৰি ক'লে, তুমি নিশ্চয় মৰিবা, এই গৃহ চিলুৰ দৰে হ'ব আৰু এই নগৰ উচ্ছন্ন হৈ নিবাসী শূন্য হ'ব বুলি কৈ তুমি যিহুৱাৰ নামেৰে কিয় ভাববাণী প্ৰচাৰ কৰিছা? সেইকাৰণে সকলো প্ৰজাই যিহুৱাৰ গৃহত জিৰিমিয়াৰ আগত গোট খালে। তেতিয়া যিহুদাৰ প্ৰধান লোকসকলে এই কথা শুনি ৰাজগৃহৰ পৰা যিহুৱাৰ গৃহলৈ আহিল, আৰু তেওঁলোক যিহুৱাৰ গৃহত নতুন দুৱাৰৰ সোমোৱা ঠাইত বহিল। পাছে পুৰোহিত আৰু ভাববাদীসকলে প্ৰধান লোকসকলক আৰু আটাই প্ৰজাসকলৰ আগত ক'লে, এই মানুহ প্ৰাণদণ্ডৰ যোগ্য, কিয়নো তেওঁ এই নগৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰিলে, তাক তোমালোকে নিজ কাণে শুনিলা। তেতিয়া জিৰিমিয়াই সকলো প্ৰধান লোক আৰু আটাই প্ৰজাৰ আগত ক'লে, এই গৃহ আৰু নগৰৰ বিৰুদ্ধে তোমালোকে শুনা আটাইবোৰ ভাববাণী প্ৰচাৰ কৰিবলৈ যিহুৱাই মোক পঠিয়ালে, এই হেতুকে এতিয়া তোমালোকে নিজ নিজ আচৰণ আৰু কৰ্ম শুদ্ধ কৰা আৰু তোমালোকৰ ঈশ্বৰ যিহুৱাৰ বাক্য পালন কৰা, তাতে যিহুৱাই তোমালোকৰ অহিতে কৰিব খোজা অমংগলৰ পৰা থামিব। কিন্তু চোৱা, মই হ'লে তোমালোকৰ হাততে আছোঁ, তোমালোকৰ দৃষ্টিত যি ভাল আৰু ন্যায় তাকে মোলৈ কৰা। কিন্তু তোমালোকে নিশ্চয় জানিবা যে যদি তোমালোকে মোক বধ কৰা, তেন্তে তোমালোকৰ নিজৰ নিজৰ এই নগৰৰ আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত নিদোষীৰ ৰক্তপাতৰ দোষ ঘটুৱাব, কিয়নো সঁচাকৈ সেই সকলো কথা তোমালোকৰ কাণত ক'বলৈ যিহুৱাই মোক তোমালোকৰ গুৰিলৈ পঠিয়ালে। তেতিয়া প্ৰধান লোকসকল আৰু আটাই প্ৰজাই পুৰোহিত আৰু ভাববাদীসকলক ক'লে, এই মানুহ প্ৰাণদণ্ডৰ যোগ্য নহয়, কিয়নো এওঁ আমাৰ ঈশ্বৰ যিহুৱাৰ নামেৰে আমাক কথা ক'লে। তাৰ পাছত দেশৰ বৃদ্ধসকলৰ মাজৰ কিছু লোকে উঠি প্ৰজাসকলৰ গোটেই সমাজক ক'লে, তেওঁলোকে ক'লে, যিহুদাৰ হিজকিয়া ৰজাৰ ৰাজত্বৰ কালত মোৰেষ্টিয়া মিখাই ভাববাণী প্ৰচাৰ কৰিছিল, তেওঁ যিহুদাৰ আটাই লোকক কৈছিল, বাহিনীসকলৰ যিহুৱাই এইদৰে কৈছিল, চিউনক পথাৰৰ দৰে চহোৱা হ'ব, জিৰুচালেম ভগ্ন ৰাখি হ'ব আৰু গৃহটি থকা পৰ্বতটো কাঠনিৰ ওখ ঠাইৰ দৰে হ'ব। কোৱাচোন, যিহুদাৰ হিজকিয়া ৰজাই আৰু গোটেই যিহুদাই জানো তেওঁক বধ কৰিছিল, হিজকিয়াই জানো যিহুৱালৈ ভয় কৰা নাছিল আৰু তেওঁ জানো যিহুৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা নাছিল, তাতে যিহুৱাই তেওঁলোকলৈ কৰিব খোজা অমংগলৰ পৰা জানো নাথামিল, তোমালোকে কোৱাৰ দৰে কৰিলে আৰু নিজ নিজ প্ৰাণৰ অহিতে মহা অমংগল ঘটাম। যীহোৱাৰ নামেৰে ভাৱবাণী প্ৰচাৰ কৰা আৰু এজন লোক আছিল, তেওঁ কিৰিয়ত জিয়াৰিম নিবাসী চমৰীয়াৰ পুত্ৰ উৰিয়া। তেওঁ জিৰিমিয়াৰ সকলো বাক্যৰ দৰে এই নগৰ আৰু এই দেশৰ অহিতে ভাৱবাণী প্ৰচাৰ কৰিছিল। কিন্তু যীহোৱাকিম ৰজা তেওঁ বীৰসকলক আৰু সকলো প্ৰধান লোক তেওঁৰ কথা শুনিবলৈ পোৱাত ৰজাই তেওঁক বধ কৰিবলৈ পুৰুষাৰ্থ কৰিলে। কিন্তু উৰিয়াই তাকে শুনি ভয় পাই পলাই মিশ্ৰলৈ গ'ল। তেতিয়া যীহোৱাকিম ৰজাই মিশ্ৰলৈ মানুহ পঠিয়ালে, অৰ্থাৎ অকবোৰৰ পুত্ৰ ইলনাথনক আৰু তেওঁৰ লগত কেইজনমান লোকক মিশ্ৰলৈ পঠিয়ালে। পাছত তেওঁলোকে উৰিয়াক মিশ্ৰৰ পৰা উলিয়াই যীহোৱাকিম ৰজাৰ গুৰিলৈ আনিলত ৰজাই তৰোৱালৰ দ্বাৰাই তেওঁক বধ কৰি সামান্য লোকৰ মৈদামত তেওঁৰ হৰ পেলাই দিলে। কিন্তু চাফনৰ পুত্ৰ অহিকামৰ হাত জিৰিমিয়াৰ পক্ষে থকাত বধ কৰিবৰ অৰ্থে লোকসকলৰ হাতত তেওঁক শোধাই দিয়া নহ'ল।